Ναι, ακαχμπανί. Μπατούλη πονησού, μπορείς πια δότε. Ιδιαίτερα πρόγραμμα μπατούλη χωμοχούλ. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম কাজ হৈছে আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় ভূমিকা ভাৰতৰ ভিত্তি শক্তিশালী কৰিব। আকাশবাণী যোগে প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰী কালিজৰ ৰাজনৈতিক ঘটনাসমূহ তথা সংসংখ্যাৰ যুৱ শ্ৰীমতী ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধিক আগ্ৰহ অপেক্ষা কৰিছে। শ্ৰীমোদীয়ে মন কী বাতত অসমৰ সমস্যা জিলাৰ সঞ্জয় গাঁও বাৰেকুৰীৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওখনৰ ঘটনাসমূহ জনসংখ্যাৰ সৈতে নৰেন্দ্ৰ গান্ধীৰ সম্পৃক্ত হৈ আছে আৰু ভাৰতীয় চাৰ্ফিং দলে ইতিহাসৰ প্ৰথমবাৰৰ বাবে বিশ্বজুৰি অনুজ্ঞা চাবলৈ ব্যস্ততা অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছে। আকাশবাণী যোগে প্ৰচাৰিত নিয়মীয়া অনুষ্ঠান মন কী বাতত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম কাজ হৈছে আৰু এই কাম কাজসমূহে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। তেওঁ কয় যে 23 আগষ্টত দেশবাসীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিলে আৰু লগতে চন্দ্ৰযান 3ৰ সাফল্যকো উদযাপন কৰিলে। যোৱা বছৰৰ 23 আগষ্টত চন্দ্ৰযান 3ৰ জোনবাইৰ দক্ষিণ অংশত থকা শিৱশক্তি পইণ্টত সফলভাৱে অৱতৰণ কৰিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই সাফল্য অৰ্জন কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। শ্ৰীমোদীয়ে আজি অনুষ্ঠানত IIT মাদ্ৰাজৰ একাংশ প্ৰাক্তন শিক্ষাৰ্থীয়ে স্থাপন কৰা গেলেক্সি আই নামৰ মহাকাশ প্ৰযুক্তিৰ ষ্টাৰ্টআপটোৰ এটা দলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মহাকাশ পৰিৱেশ তন্ত্ৰ এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণক উল্লেখ কৰি কয় যে এই বছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা 1 লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহান জনাইছিল। তেওঁ কয় যে তেওঁ এই আহানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্ৰতি বুজন সংখ্যক যুৱক যুৱতীয়ে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। সেইসকল যুৱক যুৱতীয়ে সঠিক সুযোগ আৰু পথ প্ৰদৰ্শনৰ বাবে বাট চাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সন্দৰ্ভত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ পত্ৰ তেওঁ লাভ কৰিছে। শ্ৰীমোদীয়ে এই বিষয় সন্দৰ্ভত পৰামৰ্শ দিয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এনে উৎসাহদানৰ ফলত ৰাজনৈতিক পটভূমি নথকা বহু যুৱক যুৱতীয়ে ৰাজনীতিত যোগ দিবলৈ সমৰ্থন হৈ উঠিব আৰু তেওঁলোকৰ অভিজ্ঞতা তথা কৰ্মই দেশক উপকৃত কৰিব। স্বাধীনতা আন্দোলনৰ সময়তো ৰাজনৈতিক পটভূমি নথকা এনে বহু লোক ওলাই আহিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁলোকে ভাৰতৰ স্বাধীনতাৰ গুৰিবঠাৰ অংশীদাৰ হৈছিল। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে বৰ্তমান সেই একেধৰণৰ অনুপ্ৰেৰণাৰ প্ৰয়োজন হৈছে। বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱ সমাজক আহান জনায় আৰু কয় যে এই কথাই যুৱ সমাজৰ লগতে দেশৰ ভৱিষ্যৎ গঢ়াত সহায় কৰিব। হাই ঘাই তিৰংগা অভিযানৰ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জম্মু কাশ্মীৰৰ ৰিয়েচিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেতু চেনাব ৰেলৱে সেতুত 750 মিটাৰ দীঘল এখন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছে। শ্ৰীমোদীয়ে কয় যে শ্ৰীনগৰৰ ডাল হ্ৰদতো তিৰংগা যাত্ৰাৰ অবিস্মৰণীয় ছবি দেখা গৈছিল। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত 600 ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ তিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে একেধৰণেৰে আন আন ৰাজ্যতো সকলো বয়সৰ লোকে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰি কয় যে স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিব পাৰিছে। তেওঁ অনলাইনত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ অভিলেখ ৰখাৰ কথাও উল্লেখ কৰে। ৰাষ্ট্ৰীয় পতাকাক লৈ দেশজুৰি হোৱা উদ্দীপনাই দেশবাসীক একতাৰ দোলেৰে বন্ধাৰ লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতক প্ৰতিফলন কৰিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। মানুহ আৰু জীৱ জন্তুৰ আম্মিক বান্ধোনৰ কথা কবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাঁও বাৰেকুৰীৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই গাঁওখনত বাসিন্দাসকল যেনে মৰাণ জনগোষ্ঠীয় লোক আৰু তেওঁলোক হলৌ বান্ধোনৰ সৈতে মৰম বান্ধোনেৰে সম্পৃক্ত হৈ আছে। তেওঁ কয় যে গাঁওবাসীয়ে যেতিয়া হলৌ বান্ধোনে কল ভাল পায় বুলি জানিব পাৰিলে তেতিয়া তেওঁলোকে নিজৰ কৃষিভূমিত কল খেতি কৰিবলৈ ললে। প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ আত্মীয় জন্ম মৃত্যু দিৱস পালন কৰাৰ দৰে গাঁওবাসীয়ে হলৌ বান্দৰৰ জন্ম আৰু মৃত্যুৰ দিনো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গাঁওখনৰ বাসিন্দাসকলে বান্দৰবোৰৰ একো একোটা নামো দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। একেধৰণৰ আন এটা ঘটনা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অৰুণাচল প্ৰদেশৰ একাংশ যুৱক যুৱতীয়ে বন্য জন্তুক যাতে শিং আৰু দাঁতৰ বাবে কোনোবাই হত্যা কৰিব নোৱাৰে তাৰ বাবে 3D প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰিছে। নাবাম বাপু আৰু লিখা নানা নেতৃত্বত এই দলটোৱে জন্তুবোৰৰ শিং আৰু দাঁতকে ধৰি শৰীৰৰ বিভিন্ন অংশত 3D প্ৰিণ্টিং কৰিছে। তেওঁ কয় যে বন্যজন্তুক সুৰক্ষা দিবলৈ আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ এই ক্ষেত্ৰত ষ্টাৰ্টআপসমূহ আগবাঢ়ি আহিব লাগে। প্ৰধানমন্ত্ৰী আৱৰ্জনাক লৈ আশ্চৰ্যজনক শিল্পৰ সৃষ্টি কৰা মধ্যপ্ৰদেশৰ ঝাবুৱাৰ অনাময় কৰ্মীসকলৰ বিষয়েও আজি মন কী বাতত উল্লেখ কৰে। ই কনচিয়াছ নামৰ এটা ষ্টাৰ্টআপে কিদৰে প্লাষ্টিক আৱৰ্জনাক পৰিৱেশ অনুকূল শৈল্পিক সামগ্ৰীত পৰিণত কৰিছে সেই বিষয়ে শ্ৰীমোদীয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহান জনায়। লগতে মাতৃ নামৰ এটা গছপুলি ৰোৱা অভিযানতো অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহান জনায়। কিছুদিন পূৰ্বে উদযাপিত বিশ্ব সংস্কৃত দিৱসৰ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত লিথুৱানিয়াৰ ভাইটিছ ভিডেনাছ নামৰ অধ্যাপকজনে সংস্কৃত অন দ্য ৰিভাৰ্ছ নামেৰে এটা বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানত এদল লোকে নেৰিছ নদীৰ পাৰত গোট খাই বেদ আৰু গীতাৰ আবৃত্তি কৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই কাৰ্যসূচী বিগত কেইবাবছৰ ধৰি চলি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সংস্কৃত ভাষাক আগবঢ়াই নিবৰ বাবে জনসাধাৰণে এনেধৰণৰ কাম কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক সবল সুঠাম হৈ থকাত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আৰু জীৱনশৈলীত গুৰুত্ব দিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে সুস্বাস্থ্যতে পৰিয়াল সমাজ আৰু দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে। সেই ল'ৰা ছোৱালীৰ উপযুক্ত পৰিপুষ্টিকৰণত মন দিবলৈ তেওঁ সকলোকে আহান জনায়। তেওঁ কয় যে ল'ৰা ছোৱালীৰ পৰিপুষ্টিকৰণত প্ৰাথমিক গুৰুত্ব দি দেশত প্ৰতিবছৰে ছেপ্টেম্বৰ মাহটোক পৰিপুষ্টিকৰণ মাহ হিচাপে পালন কৰা হৈ আহিছে। যোৱা বছৰ পোষণ অভিযানক নতুন শিক্ষানীতিৰ সৈতে সংযুক্ত কৰা বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কেইদিনমানৰ পিছতে পেৰিছত পেৰালিম্পিক আৰম্ভ হ'ব আৰু ইয়াত দেশৰ হৈ অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ বাবে 140 কোটি ভাৰতীয়ই প্ৰাৰ্থনা জনাইছে। শ্ৰীমোদীয়ে সমাগত উৎসৱ জন্মাষ্টমী গণেশ চতুৰ্থী অমান মিলাদ উন নবী আৰু তেলেগু ভাষা দিৱসৰ বাবে দেশবাসীক আগতীয়াকৈ শুভেচ্ছা জনায়। ভাৰতীয় চাৰ্ফিং দলে ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ 2026 যোগ্যতা অৰ্জন কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় চাৰ্ফাৰসকলে এছিয়া দলৈ যোগ্যতা অৰ্জন কৰিছে। 2024 চনৰ এছিয়ান চাৰ্ফিং চেম্পিয়নশ্বিপত ভাৰতীয় চাৰ্ফাৰসকলে সংগ্ৰহ কৰা ৰেংকিং পইণ্টৰ ভিত্তিত এই যোগ্যতা লাভ কৰিছে। ভাৰতীয় চাৰ্ফিং ফেডাৰেচনৰ সভাপতি অৰুণ ভাস্ৰে কৈছে যে এই ঐতিহাসিক ক্ষণে সকলোকে আনন্দিত কৰিছে। আজি পুৱা CBIয়ে কলকাতাৰ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৰ্থিক অনিয়মৰ গোচৰ সন্দৰ্ভত 15টা স্থান পৰিদৰ্শন কৰে। CBIৰ এটা দলে প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক তেওঁৰ বাসগৃহত জেৰা কৰিছে। শেহতীয়া বাতৰি অনুসৰি তদন্তকাৰী সংস্থাটোৰ আন এটা দলে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধীক্ষক ডাঃ দেৱাশিষ সোম আৰু উপাধ্যক্ষ ডাঃ সঞ্জয় বশিষ্ঠ, চিকিৎসা সামগ্ৰী যোগানধাৰী বিপ্লৱ সিঙক তেওঁলোকৰ বাসগৃহত জেৰা কৰি আহিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম কাজ হৈছে আৰু এই ক্ষেত্ৰত কাৰ্যসূচী শক্তিশালী কৰি তুলিব। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজনৈতিক পদাঙ্গী নথকা দুজন সংসদীয় ৰাজনীতি প্ৰৱেশ কৰিবলৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে। শ্ৰীমোদীয়ে মন কী বাতত অসমৰ জনপ্ৰিয় জিলাৰ কেন্দ্ৰীয় গাঁও বাৰাকৰীৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওখনৰ বাসিন্দাসকল বনৰ বান্দৰৰ সৈতে বৰাই বান্ধনীৰে সম্পৃক্ত হৈ আছে। ভাৰতীয় চাৰ্ফিং দলে ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ 2026 যোগ্যতা অৰ্জন কৰিছে। এতিয়া বাতৰি